নমস্কাৰ, মই প্ৰমোদ বড়ো কৈছোঁ, তামোলপুৰৰ এজন সন্তান। আপোনালোকৰ ভাই, আপোনালোকৰ দাদা আৰু আপোনালোকৰে এজন বন্ধু হিচাপে আগন্তুক নিৰ্বাচনত 43 নম্বৰ তামোলপুৰ বিধানসভা সমষ্টিত আমাৰ দলে মোক প্ৰাৰ্থিত্ব দিছে আৰু যোৱা 5টা বছৰ ৰাইজক সেৱা কৰিবলৈ আপোনালোকে সুযোগ দিলে। মই মোৰ হৃদয়ৰ পৰা তামোলপুৰীয়া ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ। মই পুনৰ আশা কৰিছোঁ আহি থকা 9 তাৰিখত হ'ব লগা নিৰ্বাচনত আপোনালোকে ট্ৰেক্টৰৰ ছবি ভোট দি মোক পুনৰ জয়যুক্ত কৰাই আহি থকা 5 বছৰত তামোলপুৰৰ বিভিন্ন সমস্যাবিলাক স্থায়ীভাৱে সমাধান কৰাৰ কাম কৰিবলৈ মোক সুযোগ দিয়ে। ইয়াৰ কাৰণে মই আপোনালোক সকললৈ অনুৰোধ জনাইছোঁ।